প্রথম করিন্থিয়া অধ্যায় ছয়। তোমালোকৰ এজনৰ বিৰুদ্ধে আনজনৰ কোনো কথা থাকিলে পবিত্ৰ লোকৰ আগত গোচৰ নকৰি অধৰ্মী লোকৰ আগত গোচৰ কৰিবলৈ হাঁহ আছেনে? নতুবা পবিত্ৰ লোকে যে জগতৰেই শোধ বিচাৰ কৰিব, ইয়াক তোমালোকে নাজানা নেকি? আৰু তোমালোকৰ দ্বাৰাই যদি জগতৰ শোধ বিচাৰ হয়, তেন্তে অতি সৰু কথাৰ সদবিচাৰ কৰিবলৈ তোমালোকে অযোগ্যনে? আমি যে স্বৰ্গদূতবিলাকৰো সদবিচাৰ কৰিম তাক নাজানানে? তেন্তে এই জীৱনৰ সম্পৰ্কীয় বিষয়ত কোনো কথাই নাই। এতেকে এই জীৱনৰ সম্পৰ্কীয় বিষয়ে সদবিচাৰ কৰিবলৈ হলে মণ্ডলীয়ে হেয় জ্ঞান কৰাবিলাকক সোধৰ আসনত বহুৱানে? তোমালোকে লাজ পাবৰ কাৰণে মই এই কথা কৈছো। ভাই ভাইৰ মাজতে নিষ্পত্তি কৰিব পৰা এনে জ্ঞানী লোক তোমালোকৰ মাজত এজনো নাইনে? কিন্তু ভায়ে ভাইৰ ওপৰত মোকদ্দমা কৰে, তাকো বিশ্বাস নকৰাবিলাকৰ আগতহে কৰে। তোমালোকে ইজনে সিজনৰ ওপৰত মোকদ্দমা কৰাত সকলো পিনে তোমালোকৰ হানি হ'ব লাগিছে, তাতকৈ তোমালোকে অন্যায় কিয় নহয়? আৰু নিজৰো হানি হবলৈ কিয় নিদিয়া? কিন্তু তাক কৰা চাৰি তোমালোকে নিজে অন্যায় কৰিছাহে, এনেকি ভাইবিলাকৰে হানি কৰিছা? নতুবা অধৰ্মীবিলাকে যে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব, ইয়াক তোমালোকে নাজানা নেকি? তোমালোক ভ্ৰান্ত নহবা। ব্যভিচাৰী, দেৱপূজক, পৰস্ত্ৰীগামী, সুখাবিলাসী, পুংমৈথুনী, চোৰ, লোভিয়া, মতলীয়া, নিন্দক বা অপহাৰক, এইবিলাকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব। তোমালোক কোনো কোনো তেনেকুৱা লোক আছিল, কিন্তু এতিয়া আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামেৰে আৰু ঈশ্বৰৰ আত্মাৰে তোমালোক ধৌত হলা, পবিত্ৰীকৃত হলা আৰু ধাৰ্মিক বুলি গণিত হলা। মোলৈ সকলো অবাধ, কিন্তু সকলোৱেই হিতজনক নহয়। মোলৈ সকলো অবাধ, কিন্তু একৰো অধীন নহম। পেটৰ কাৰণে আহাৰ, আহাৰৰ কাৰণেও পেট, কিন্তু ঈশ্বৰে দুয়োকো নাইকিয়া কৰিব। তথাপি শৰীৰৰ ব্যভিচাৰৰ কাৰণে নহয়, প্ৰভুৰ কাৰণে, আৰু প্ৰভু শৰীৰৰ কাৰণে, আৰু ঈশ্বৰে নিজৰ শক্তিৰে প্ৰভুকো তুলিলে আৰু আমাকো তুলিব। তোমালোকৰ শৰীৰ যে খ্ৰীষ্টৰ অংগ প্ৰত্যংগ, ইয়াক তোমালোকে নাজানানে? তেনেহলে খ্ৰীষ্টৰ অংগ প্ৰত্যংগবোৰ লৈ বেশ্যাৰ অংগ প্ৰত্যংগ কৰিমনে? এনে নহওক, নতুবা বেশ্যাত আসক্ত লোক যে তাই সৈতে এক দেহ হয়, ইয়াক তোমালোকে নাজানা নেকি? কিয়নো ঈশ্বৰে কৈছে সেই দুয়ো এক দেহ হৈ যাব, কিন্তু প্ৰভু তাসক্ত লোক তেওঁ সৈতে এক আত্মা হয়। ব্যভিচাৰৰ পৰা পলোৱা, মানুহে যি যি পাপ কৰে সেইবোৰ তাৰ শৰীৰৰ বাহিৰ, কিন্তু যিকোনোৱে ব্যভিচাৰ কৰে সি নিজৰ শৰীৰৰ বিৰুদ্ধে পাপ কৰে। নতুবা ঈশ্বৰৰ পৰা পোৱা যি পবিত্ৰ আত্মা তোমালোকৰ অন্তৰত থাকে, তোমালোকৰ শৰীৰ যে তেওঁৰ মন্দিৰ, ইয়াক তোমালোকে নাজানা নেকি? তোমালোক নিজৰ নোহোৱা, কিয়নো তোমালোক মূল্যেৰে কিনা হলা। এই হেতুকে তোমালোকৰ শৰীৰত ঈশ্বৰক গৌৰৱান্বিত কৰা।